আদিপুস্তক 2 অধ্যায়। সপ্তম দিন ঈশ্বৰৰ বিশ্ৰাম দিন। এনেদৰে আকাশমণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰা হ'ল আৰু উভয়কে সকলোৱে পৰিপূৰ্ণ কৰা হ'ল। ইতিমধ্যে ঈশ্বৰে তেওঁ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল'লে। ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কৰা কাৰ্যৰ পৰা বিশ্ৰাম ল'লে। প্ৰথম মনুষ্যৰ দ্বিতীয়ৰ বিৱৰণ। এয়া হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যীহুৱাই যিদিনা পৃথিৱী আৰু আকাশমণ্ডল নিৰ্মাণ কৰিলে সেই কালৰ ঘটনাৰ বিৱৰণ এই। তেতিয়াও পৃথিৱীৰ পথাৰত একো তৃণ আদি নাছিল, পথাৰত কোনো শস্যদাৰী গছ গজা নাছিল, কিয়নো তেতিয়াও ঈশ্বৰ যীহুৱাই পৃথিৱীত বৰষুণ বৰষুণ নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। কিন্তু পৃথিৱীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে। ঈশ্বৰ যীহুৱাই মাটিৰ পৰা ধূলি লৈ মানুহ নিৰ্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে। তাতে মানুহ জীৱন্ত প্ৰাণী হ'ল। ঈশ্বৰ যীহুৱাই পূবফালে এডনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্মাণ কৰা মানুহক ৰাখিলে। সেই ঠাই মাটিত ঈশ্বৰ যীহুৱাই দেখিবলৈ সুন্দৰ, খাবলৈ ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে। বাৰীৰ মাজত তেওঁ জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। সেই বাৰীত পানী দিবৰ কাৰণে এডনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈ ভাগ হৈছিল। প্ৰথম নৈ নাম পিছুন। এই নদীখন সমুদায় হবিলা দেশকে ঘেৰি বৈ গৈছে। এই দেশত সোণ পোৱা যায়। সেই দেশৰ সোণ উত্তম। তাত গুগ গুলু আৰু বহু ৰঙী মূল্যৱান পাথৰো পোৱা যায়। দ্বিতীয় নৈখনৰ নাম গিহুন। এই নদী কোচ দেশখনক ঘেৰি বৈ গৈছে। তৃতীয় নৈখনৰ নাম হিদেকেল। সেই নদী অসুৰ দেশৰ পূব দিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাত। ঈশ্বৰ যীহুৱাই মানুহক নি এডন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়। ঈশ্বৰ যীহুৱাই মানুহক এই আজ্ঞা দিলে, তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ'লে নাখাবা, কিয়নো যিদিনা তুমি তাক খাবা সেইদিনা অৱশ্যেই তোমাৰ মৃত্যু হ'ব। প্ৰথম নাৰী। তাৰ পাছত ঈশ্বৰ যীহুৱাই ক'লে, মানুহ অকলে থকা ভাল নহয়, মই তেওঁৰ বাবে এজন উপযুক্ত সহায়কাৰী নিৰ্মাণ কৰিম। ঈশ্বৰ যীহুৱাই মাটিৰ পৰা সকলো প্ৰকাৰৰ জীৱ জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্মাণ কৰিলে। তাৰ পাছত তেওঁ সকলো প্ৰাণীকে মানুহৰ ওচৰলৈ আনিলে। তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্ৰাণীবোৰৰ যাক যি নামেৰে মাতিলে তাৰ নাম সেয়ে হ'ল। মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে, কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে। সেয়ে ঈশ্বৰ যীহুৱাই মানুহলৈ গভীৰ টোপনি আনিলে। তাতে তেওঁ গভীৰ টোপনি গ'ল। তেতিয়া ঈশ্বৰ যীহুৱাই তেওঁ এডাল কামিহাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। ঈশ্বৰ যীহুৱাই মানুহৰ পৰা উলিওৱা কামিহাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। তেতিয়া মানুহে ক'লে, এতিয়া হৈছে এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ, এওঁক নাৰী বুলি মতা হ'ব, কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্ৰীৰ প্ৰতি আসক্ত হ'ব। আৰু তেওঁলোক দুয়োজন এক দেহ হ'ব। সেই সময়ত সেই মানুহ আৰু তেওঁ স্ত্ৰী দুয়োজন বিবস্ত্ৰ আছিল, কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল।